ஏயா ஆகாஷ்வாணி. বাতৰি পঢ়িছো মৰমী কাশ্যপে আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বাহিবাবাদ ষ্টেচনৰ পৰা নিউ অশোক নগৰ ষ্টেচনলৈ নমঃভাৰত ৰেলযোগে যাত্ৰা কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে যোৱা কেইটামান সপ্তাহৰ পৰা চীনত সংক্ৰমিত হোৱা HMP ভাইৰাছ সংক্ৰান্তত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে হোৱাইট হাউচত প্ৰেছিডেঞ্চিয়েল মেডেল অৱ ফ্ৰীডম বঁটা প্ৰদান কৰে। ছত্তীশগড়ত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত কমেও 4 মাওবাদী নিহত হৈছে। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিডনীত অনুষ্ঠিত চলিত টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াই ভাৰতক 3-1 ব্যৱধানত পৰাজিত কৰি পুনৰবাৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লী NCRৰ বাবে আজি অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো প্ৰথমবাৰৰ বাবে নমোভাৰত ৰেলখনে ৰাজধানীত প্ৰৱেশ কৰিছে আৰু দিল্লী মেট্ৰ সম্প্ৰসাৰণকে ধৰি বহু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা হ'ব। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে দিল্লীত স্থানীয় সংযোগ সম্প্ৰসাৰণৰ লগতে ভ্ৰমণ সুবিধাজনক কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে দিল্লী জনসাধাৰণে এতিয়া ৰাষ্ট্ৰীয় ৰাজধানীখনৰ সৰ্বাংগীন উন্নয়নৰ সমান্তৰালকৈ জনসাধাৰণৰ কল্যাণৰ বাবে সম্পূৰ্ণৰূপে উৎসৰ্গিত এখন চৰকাৰ বিচাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বাহিবাবাদ ষ্টেচনৰ পৰা নিউ অশোক নগৰ ষ্টেচনলৈ নমোভাৰত ৰেলযোগে যাত্ৰা কৰে। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰেলৰ ভিতৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে আজি প্ৰায় 4,600 কোটি টকা ব্যয়েৰে নিৰ্মিত দিল্লী গাজিয়াবাদ মিৰাট নমোভাৰত কৰিডৰেৰে শ্বাহিবাবাদ আৰু নিউ অশোক নগৰৰ মাজৰ 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথছোৱা মুকলি কৰে। দিল্লী মেট্ৰ 4 ফেজৰ 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ জনকপুৰী আৰু কৃষ্ণ পাৰ্কৰ মাজৰ ৰেলপথছোৱা শ্ৰীমোদীয়ে উদ্বোধন কৰে। এই নতুন পথছোৱাৰ জৰিয়তে পশ্চিম দিল্লীৰ কৃষ্ণ পাৰ্ক, বিকাশপুৰী, কিছু এলেকা জনকপুৰী আৰু অন্যান্য অঞ্চলৰ লোকসকলো উপকৃত হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ লগতে দিল্লী মেট্ৰৰ এই এলেকাতে 26.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিঠালা কুণ্ডলী খণ্ডৰ প্ৰায় 6,230 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ৰেলপথৰ আধাৰশিলাও স্থাপন কৰিব। এই কৰিডৰে দিল্লীৰ ৰিঠালাৰ সৈতে হাৰিয়ানাৰ নাথপুৰক সংযোজিত কৰিব। নতুন দিল্লীৰ ৰোহিণীত থকা কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ নতুন ষ্টেট অব দ্য আৰ্ট ভৱনৰো প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব। এই চৌহদে চিকিৎসা আন্তঃগাঁথনিৰ লগতে উন্নত স্বাস্থ্যসেৱা আগবঢ়াব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত 12,200 কোটি টকাৰো অধিক পুঁজি ব্যয়েৰে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ উদ্বোধনে দিল্লীৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ যোগাযোগ আৰু পৰিবহণ সুচল কৰি তুলিব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে যোৱা কেইটামান সপ্তাহৰ পৰা চীনত সংক্ৰমিত হোৱা HMP ভাইৰাছ সংক্ৰান্তত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। মন্ত্ৰালয়ে লগতে কয় যে ICMRয়ে HMP ভাইৰাছৰ পৰীক্ষণৰ বাবে গৱেষণাগাৰৰ সংখ্যা বৃদ্ধি কৰিব আৰু গোটেই বছৰটো HMPV প্ৰবৃত্তিৰ নিৰীক্ষণ সুনিশ্চিত কৰিব। মন্ত্ৰালয়ে এই বিষয়টোৰ ওপৰত বিচাৰ বিবেচনা কৰাৰ উদ্দেশ্যে নতুন দিল্লীত স্বাস্থ্য বিভাগৰ সঞ্চালক প্ৰধানৰ অধ্যক্ষতাত এখন যুটীয়া নিৰীক্ষণ গোটক গঠন কৰে। স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ অতুল গোয়েলে জনসাধাৰণক শংকিত নহবলৈ আৰু এই ক্ষেত্ৰত প্ৰাথমিক সাৱধানতা অৱলম্বন কৰিবলৈ আহান জনায়। যুটীয়া নিৰীক্ষণ গোটে পৰ্যবেক্ষণ কৰে যে ভাৰতকে ধৰি বিশ্বজুৰি এই ভাইৰাছৰ উপস্থিতি ধৰা পেলোৱা হৈছে। আমেৰিকা আৰু বিশ্বলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে বিভিন্ন ক্ষেত্ৰত 19 ব্যক্তিক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে হোৱাইট হাউচত আমেৰিকাৰ স্থানীয় সময় অনুসৰি আজি প্ৰেছিডেঞ্চিয়েল মেডেল অৱ ফ্ৰীডম বঁটা প্ৰদান কৰে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হিলাৰী ক্লিণ্টন, ফুটবল তাৰকা লিঅ'নেল মেছি, ফেশ্বন ডিজাইনাৰ ৰাল্ফ লৰেন আৰু বিতৰ্কিত উদ্যোগী জৰ্জ ছৰোছ প্ৰতাপৰ্পসকলৰ ভিতৰত অন্যতম। বিশ্বশান্তি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰাপত্তা সমৃদ্ধিৰ প্ৰতি উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ প্ৰতি আমেৰিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰেছিডেঞ্চিয়েল মেডেল অৱ ফ্ৰীডম প্ৰদান কৰা হয়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াই আজি গুজৰাটৰ পোৰবন্দৰত তেওঁৰ নিজা সমষ্টিত ফিট ইণ্ডিয়া মুভমেণ্টৰ অধীনত ছানডেজ অন চাইকেল পদক্ষেপত অংশগ্ৰহণ কৰে। পোৰবন্দৰৰ আপলেটা অঞ্চলত স্থানীয় ৰাইজৰ সৈতে ডাঃ মাণ্ডাভিয়াই চাইকেল সমদলত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা মাহত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ভাৰতীয় চাইক্লিং সংস্থাৰ উদ্যোগত আৰু মাই ভাৰতৰ সহযোগত দেওবাৰে চাইকেল চলাবলৈ জনসাধাৰণক উৎসাহিত কৰি সুস্বাস্থ্যৰ গৰাকী হবলৈ ছানডেজ অন চাইকেল পদক্ষেপ আৰম্ভ কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় ৰাইফল সংস্থাই অহা মাহৰ পৰা নতুন দিল্লীৰ ডঃ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত কাৰিকৰী বিষয়াসকলৰ বাবে ইলেক্ট্ৰনিক শ্বুটিং টাৰ্গেট চমুকৈ ESD পাঠ্যক্ৰমৰ জাননী জাৰি কৰিছে। এই পাঠ্যক্ৰমে কাৰিকৰী বিষয়াসকলৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। প্ৰথম পাঠ্যক্ৰম 1-3 ফেব্ৰুৱাৰী আৰু দ্বিতীয় পাঠ্যক্ৰম 8-10 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। অলিম্পিক গ'ল্ড কোৱেষ্টৰ সহযোগত অনুষ্ঠিত এই পাঠ্যক্ৰম সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অংকুৰজ্যোতি শৰ্মাৰ পৰা।
আমাৰ আগৰ বাতৰিত হিলাৰী ক্লিণ্টনক আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বুলি কোৱা হৈছিল। হিলাৰী ক্লিণ্টন আমেৰিকাৰ প্ৰাক্তন ফাৰ্ষ্ট লেডিহে। এই ভুলৰ বাবে আমি দুঃখিত। অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱসৰ সৈতে সংগতি ৰাখি প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন 2025 উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰত 8 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই তিনিদিনীয়া সন্মিলনৰ মূল বিষয় হৈছে এখন বিকশিত ভাৰতলৈ বিদেশত থকা ভাৰতীয় বংশোদ্ভৱসকলৰ অৱদান। প্ৰায় 50খন দেশৰ যথেষ্ট সংখ্যক ভাৰতীয় বংশোদ্ভৱ এই সন্মিলনত অংশগ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 9 জানুৱাৰীত এই সন্মিলন উদ্বোধন কৰিব। অনুষ্ঠানত ত্ৰিনিদাদ আৰু টবেগো গণৰাজ্যৰ ৰাষ্ট্ৰপতি খ্ৰীষ্টাইন কাৰ্লা কাংগালুৱে ভাৰ্চুৱেলি মুখ্য অতিথিৰূপে ভাষণ দিব। প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনত ভাৰতীয় বংশোদ্ভৱসকলৰ বাবে এক বিশেষ পৰ্যটন ৰেল প্ৰৱাসী ভাৰতীয় এক্সপ্ৰেছৰ পতাকা জোকাৰি উদ্বোধন কৰিব। ৰেলখনে দিল্লীৰ নিজামুদ্দিন ৰেল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব। ৰেলখনে 3 সপ্তাহ ধৰি ভাৰতৰ বিভিন্ন ধৰ্মীয় আৰু পৰ্যটনস্থলীসমূহলৈ যাত্ৰা কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 10 জানুৱাৰীত সন্মিলনৰ সামৰণি সত্ৰত অধ্যক্ষতা কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে এই অনুষ্ঠানত 2025 বৰ্ষৰ প্ৰৱাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সহযোগত 8 জানুৱাৰীৰ দিনা যুৱ প্ৰৱাসী ভাৰতীয় দিৱস অনুষ্ঠিত হ'ব। ছত্তীশগড়ত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত কমেও 4জন মাওবাদী নিহত হৈছে। এই সংঘৰ্ষত 1জন নিৰাপত্তা বাহিনীৰ জোৱানো শ্বহীদ হয়। সংঘৰ্ষস্থলীৰ পৰা AK-47 আৰু নিজে লোড কৰিব পৰা ৰাইফলকে ধৰি যথেষ্ট পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু বাৰুদ উদ্ধাৰ কৰা হয়। বাতৰি যুগুতোৱাৰ পৰলৈকে অঞ্চলটোত তালাচী আৰু গুলীচালনা অব্যাহত আছে। ছুডানৰ পশ্চিম অঞ্চলৰ উত্তৰ ডাৰফু প্ৰদেশৰ এলফাছেৰ নগৰ আৰু ৰাজধানী নগৰ খাৰটুমত অৰ্ধসামৰিক বাহিনী RSFৰ গোলাবৰ্ষণত কমেও 8জন অসামৰিক লোক নিহত হয় আৰু অন্য 53জন আহত হয়। খাৰটুমৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে প্ৰদেশখনৰ কাৰী অঞ্চল আৰু চাৰ্ক অলনিন অঞ্চলত অৰ্ধসামৰিক বাহিনীটোৰ গোলাবৰ্ষণত 4জন নাগৰিকৰ মৃত্যু হয় আৰু 43জন লোক আহত হয়। শুকুৰবাৰে এলফাছেৰ আৱাসিক নগৰত RSFৰ আক্ৰমণত 4জন নাগৰিক নিহত হয় আৰু 10জন অন্য লোক আহত হয়। আফ্ৰিকান দেশখনত সশস্ত্ৰ বাহিনী আৰু অৰ্ধসামৰিক বাহিনীটোৰ মাজত চলি থকা হিংসাত্মক ঘটনাৰ বাবে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। জম্মু কাশ্মীৰত কিস্তাৱাৰ জিলাৰ পাড্ডাৰ তহচিলৰ গাৱাৰ মাছুচ অঞ্চলত এখন বাহন লুটি খাই নৈত পৰাত 4জন লোকৰ মৃত্যু হয় আৰু 2জন লোক সন্ধানহীন হয়। দুৰ্ঘটনাটোৰ পাছত জিলা প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী আৰু স্থানীয় সাংসদ ডঃ জিতেন্দ্ৰ সিঙে কৰুণ ঘটনাটোৰ সন্দৰ্ভত শোক প্ৰকাশ কৰিছে। তেওঁ কিস্তাৱাৰ উপায়ুক্তৰ সৈতে কথা বতৰা পাতিছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিডনীত অনুষ্ঠিত চলিত টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াই ভাৰতক 3-1 ব্যৱধানত পৰাজিত কৰি পুনৰবাৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি দখল কৰিছে। আজি খেলখনৰ তৃতীয় দিনা এই পৰাজয়ৰ ফলত ভাৰতৰ ICC টেষ্ট চেম্পিয়নশ্বিপৰ আশা নিৰ্বাপিত হয়। অষ্ট্ৰেলিয়াৰ স্কট বুলাণ্ডক প্লেয়াৰ অব দ্য মেটচ আৰু জছপ্ৰীত বুমৰাক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। কালি 6টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 141 ৰাণৰ পৰা আজি পুৱা ভাৰতে খেল আৰম্ভ কৰি কেৱল 16 ৰাণে যোগ দিবলৈ সমৰ্থ হয়। ভাৰতে দ্বিতীয় ইনিংছত 107 ৰাণ সংগ্ৰহ কৰিছিল। আজি 5ম তথা অন্তিমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 182 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। অষ্ট্ৰেলিয়াই এই লক্ষ্য মাত্ৰ 27 অভাৰতে 4টা উইকেটৰ বিনিময়ত অনাহেহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই 65 ৰাণ খৰচ কৰি 3টা উইকেট লাভ কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাহিবাবাদ ষ্টেচনৰ পৰা নিউ অশোক নগৰ ষ্টেচনলৈ নমো ভাৰত ৰেলযোগে যাত্ৰা কৰি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে যোৱা কেইটামান সপ্তাহৰ পৰা চীনত সংক্ৰমিত হোৱা HMP ভাইৰাছ সংক্ৰান্তত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে হোৱাইট হাউচত প্ৰেচিডেন্সিয়েল মেডেল অৱ ফ্ৰীডম বঁটা প্ৰদান কৰে। ছত্তীশগড়ত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত কমেও 4জন মাওবাদী নিহত হৈছে আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিডনীত অনুষ্ঠিত চলিত টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াই ভাৰতক 3-1 ব্যৱধানত পৰাজিত কৰি পুনৰবাৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে আহি গ'ল।